এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা ৰূপমুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ পাঁচটা সমষ্টিৰ লগতে দেশৰ 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 88খন আসনৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত 2গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি 61গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ত 4টা সমষ্টিত হ'বলগীয়া ৰাজ্য নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ ব্যাপক প্ৰচাৰ। জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত। চাকমা হাজংসকলক অৰুণাচল প্ৰদেশৰ পৰিৱৰ্তে অসমত সংস্থাপন দিয়াৰ পোষকতা কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ অস্বীকাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ 5টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্ৰসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থাই লোৱা হৈছে। প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়াকৰ্মীসকল নিজ নিজ কেন্দ্ৰত EVMসহ উপস্থিত হৈছেগৈ। দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত তামোলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 470টা কেন্দ্ৰত ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীসকল আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰীসহ ৰাওনা হয়। এই নিৰ্বাচনৰ বাবে তামোলপুৰ বিধানসভা সমষ্টিত 1184 আৰু গোৰেশ্বৰত 1160গৰাকীকে ধৰি মুঠ 2244গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হৈছে। তদুপৰি নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়াই সদৰি কৰিছে। একেদৰে নগাঁও লোকসভা সমষ্টিত কাইলৈ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী, আৰক্ষী তথা নিৰাপত্তাৰক্ষীসকল নিজ নিজ গন্তব্যস্থানত উপস্থিত হৈছেগৈ। ইপিনে ডিফু সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং নিৰ্বাচনী জিলাত ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়াসকল সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। জিলাখনৰ 20টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ'ব। ডিফু সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবেও 168গৰাকী বিষয়া উপস্থিত হৈছেগৈ। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচনী জিলাৰ ভোটগ্ৰহণকাৰী বিষয়াসকল আজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ সা সামগ্ৰীসহ ৰাওনা হয়। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জটিল ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 4745টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। লগতে এই কেন্দ্ৰসমূহত মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও BSPৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1198গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। দ্বিতীয় পৰ্যায়ত কাইলৈ অসমত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত 2গৰাকী মহিলা। কৰিমগঞ্জত 24, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং ওদালগুৰি সমষ্টিত NDAৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গাদাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং কিশোৰ, কংগ্ৰেছৰ জয়ৰাম ইংলেণ্ড আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰেক্ষাপট সন্দৰ্ভত এতিয়া আমি আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাৰ সৈতে কথা পাতিবলৈ লৈছো। মানস প্ৰতিম, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত আপুনি কি ক'ব খোজে আৰু এই সমষ্টিকেইটাত কোন কোন দলৰ প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা থকাটো আপুনি লক্ষ্য কৰিছে?
অৰুণিমা, ইতিমধ্যে আপুনি উল্লেখ কৰাৰ দৰে কাইলৈ পাঁচখন আসনৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এখন সংবাদমেল যোগে বিতং তথ্য সদৰি কৰিছে। নিৰাপত্তাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে, কেন্দ্ৰীয় অসামৰিক বাহিনীৰ জোৱান যিবোৰ ক্ৰিটিকেল পলিং ষ্টেচন বুলি যাক কওঁ বা আপুনি যাক কৈছে কিছু স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ তাত ইতিমধ্যে কৰা হৈছে। গতিকে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। তাৰোপৰি প্ৰথম পৰ্যায়ৰ দৰে ভোটদাতাসকলৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উদাহৰণস্বৰূপে যে খোৱা পানীৰ ব্যৱস্থা, শৌচালয়ৰ ব্যৱস্থা, যিহেতু অকণমান এতিয়া গৰম পৰিছে, ভালদৰে যাতে কেন্দ্ৰৰ বাহিৰৰ ঠাৰীসমূহত ভালদৰে থিয় দিব পাৰে তাৰ বাবে শ্বেডৰ ব্যৱস্থা কৰা হৈছে, ৰেম্পৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে যদিহে জ্যেষ্ঠ নাগৰিক বা গৰ্ভৱতী মহিলা ভোটদান কেন্দ্ৰলৈ আহে তেওঁলোকে সোনকালে শাৰীত অপেক্ষা নকৰে যাতে ভোটদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। যদি আমি নিৰ্বাচনী প্ৰতিদ্বন্দ্বীলৈ লক্ষ্য কৰোঁ, আশা কৰা হৈছে যে পাঁচখন আসনতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এয়া সম্ভাৱনাহে, ফলাফলৰ বাবে আমি বাট চাব লাগিব। মুঠ 61 প্ৰাৰ্থীয়ে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু আশ্চৰ্যজনকভাৱে মাত্ৰ 2 মহিলা প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু যদি আমি প্ৰধান গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ বিষয়ে উল্লেখ কৰোঁ, যে আমি জানো যে শিলচৰ আসনখনত বৰ্তমান চৰকাৰৰ মন্ত্ৰী এগৰাকী জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্য তেখেত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাক্তন সাংসদ তেখেতে AIUDFৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে, এই নিৰ্বাচনৰ কিছুদিন পূৰ্বে TMCত যোগদান কৰিছে ৰাধেশ্যাম বিশ্বাস, তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰিমগঞ্জ আসনৰ পৰা বিজেপিৰ বৰ্তমানৰ সাংসদ কৃপা মাল্লা আছে। নগাঁও আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে সুৰেশ বৰাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেওঁৰ বিপক্ষে আছে কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ বিধায়ক আমিনুল ইছলাম। দৰং ওদালগুৰি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত নতুনকৈ নামকৰণ কৰা হৈছে। দৰং ওদালগুৰিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া আৰু তেওঁৰ বিৰুদ্ধে কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ বিধায়ক দুৰ্গাদাস বৰুৱা আছে। এইদৰে AIUDF, কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টী, BPF আদিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়েও এই 5 আসনৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আৰু পূৰ্বে উল্লেখ কৰাৰ দৰে যে পুৱা 7 পৰা বিয়লি 5 ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন আয়োগে সমূহ ভোটদাতাকে ভয় আৰু ভীতিহীনভাৱে মুক্ত মনেৰে কোনো সংকোচ নোহোৱাকৈ ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে। অৰুণিমা
হয় মানসুতিম শৰ্মা, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বিভিন্ন দিশ সামৰি আপুনি আমাৰ শ্ৰোতাসকলক বিতংভাৱে জনালে। নিৰ্বাচন সম্পৰ্কে তথ্যৰ বাবে পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। ধন্যবাদ। সমগ্ৰ দেশতে দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে 8.6% মহিলা প্ৰাৰ্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত 2 মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থী 8.2% আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক 25 মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে কৰ্ণাটকত 21 আৰু উত্তৰ প্ৰদেশত 10 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ 5 সমষ্টিত হ'বলগীয়া নিৰ্বাচন স্বচ্ছ, মুক্ত, নিকা আৰু শান্তিপূৰ্ণ ৰূপত পৰিচালনাৰ বাবে তৎপৰতাৰে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি এখন সংবাদমেলত কয় যে এই পৰ্যায়ত ৰাজ্যখনৰ 5 সমষ্টিৰ অন্তৰ্গত 9,133 ভোটগ্ৰহণ কেন্দ্ৰত 70 লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত 38,78,000 অধিক পুৰুষ, 38,30,000 অধিক মহিলা আৰু 170 তৃতীয় লিংগৰ ভোটদাতা আছে। একেদৰে 61,548 বিশেষভাৱে সক্ষম ভোটদাতাই এই পৰ্যায়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোটদাতাসকলৰ ভিতৰত 15,683 দৃষ্টিহীন আৰু 34,548 85 ঊৰ্ধৰ ভোটদাতা আছে। একেদৰে 100 অতিক্ৰম কৰা 862 ভোটদাতা আৰু 17,392 ছাৰ্ভিছ ভোটাৰ আছে। এই পৰ্যায়ৰ 18-19 বছৰ বয়সৰ 121,769 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব বুলি শ্ৰীগোৱেলে প্ৰকাশ কৰে। এই পৰ্যায়ত 9,133 ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 906 নগৰাঞ্চলত আৰু 8,227 গ্ৰামাঞ্চলত স্থাপন কৰা হৈছে। ভোটকেন্দ্ৰসমূহৰ ভিতৰত 1,220 কেন্দ্ৰ জটিল বুলি চিনাক্ত কৰি পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। আনহাতে 473 কেন্দ্ৰ মহিলা বিষয়া আৰু 12 কেন্দ্ৰ বিশেষভাৱে সক্ষম বিষয়াই পৰিচালনা কৰিব। দ্বিতীয় পৰ্যায়ত 90 আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। এই পৰ্যায়ত কৰিমগঞ্জত সৰ্বাধিক 24 আৰু ডিফুত সৰ্বনিম্ন 5 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টিকেইটাৰ ভিতৰত ডিফুত আটাইতকৈ কম 9,001,000 আৰু দৰং ওদালগুৰিত সৰ্বাধিক 22,09,000 অধিক ভোটদাতা আছে। নিৰ্বাচন আয়োগে ভোটদাতাসকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। অৰুণাচল প্ৰদেশত চাকমা হাজংসকলক সংস্থাপন নিদি অসমত সংস্থাপন দিয়া পোষকতা কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটোৰ সত্যতা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অস্বীকাৰ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী ৰিজিজুৱে কৈছে যে অসমত চাকমা হাজংসকলক সংস্থাপন দিবৰ বাবে তেওঁ কেতিয়াও কোৱা নাই। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইন অনুসৰি অৰুণাচলত চাকমা হাজংসকল স্থায়ী নাগৰিক হ'ব নোৱাৰে আৰু সেইবাবে চাকমা হাজংসকলৰ সংস্থাপনৰ বিষয়টো সমাধান কৰিবলৈ শ্ৰীৰিজিজুৱে নেডাৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈছিল। অসমত চাকমা হাজংসকলক সংস্থাপন দিবলৈ কোৱা হোৱা নাই বুলি কিৰেণ ৰিজিজুৱে স্পষ্টভাৱে জানিবলৈ দিয়ে। আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাকমা হাজংসকলক অসমত সংস্থাপন দিয়া বিষয়টো ইতিপূৰ্বে অস্বীকাৰ কৰিছে। ইফালে কংগ্ৰেছ দলৰ নেতা সাংসদ তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি সাংবাদিকৰ আগত এই বিষয়টো উল্লেখ কৰি চাকমা হাজংসকলৰ অসমত সংস্থাপনৰ বিষয়টো সন্দৰ্ভত কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰীক একেলগে সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰি দিবলৈ আহান জনায়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 27 এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰিব। অহা 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ 12 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1,351 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 2,963 প্ৰাৰ্থীয়ে 95 সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে অসমত এই পৰ্যায়ত 47 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। এই পৰ্যায়ত ৰাজ্য গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। চতুৰ্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু জম্মু কাশ্মীৰৰ 93 সংসদীয় সমষ্টিৰ বাবে 13 মে'ত ভোটগ্ৰহণ কৰা হ'ব। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী 4 সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ হাজোত মাৰাথান প্ৰচাৰ অভিযান চলায়। তেওঁ হাজো অঞ্চলৰ বিভিন্ন ঠাইত 5 নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে কেইবাখনো জনসভাত ভাগ লয়। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ 4 সমষ্টিত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি গুৱাহাটীৰ বাসগৃহত এখন সংবাদমেল সম্বোধন কৰি স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগে এটা নিৰ্দেশনাযোগে শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান ডি লাচিত বৰফুকন মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। আয়োগে এই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ছানৰাইজাৰ্ছ হায়দৰাবাদ 10 পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মাথো 2 পইণ্টেৰে অন্তিম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ 5 সমষ্টিৰ লগতে দেশৰ 13 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 88 আসনৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত 2 মহিলা প্ৰাৰ্থীকে ধৰি 61 প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ত 4 সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ ব্যাপক প্ৰচাৰ, জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।